এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্দিৰাণী ডেকা। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ 14খন জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত আজি 7:30 বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ বিয়লি 4:30 বজাত সামৰণি পৰিব। ৰাজ্যিক নিৰ্বাচন আয়োগে দিয়া তথ্য অনুযায়ী এই 14খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ সংখ্যা 89,60,577। এই জিলাকেইখনত 216টা জিলা পৰিষদ, 1,139টা আঞ্চলিক পঞ্চায়ত আৰু 11,390টা গাঁও পঞ্চায়তৰ ৱাৰ্ড আছে। চৰাইদেউ জিলাৰ 397টা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুৱাৰে পৰা পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ চলি আছে। বিয়লি 4:30 বজালৈ জিলাখনৰ 4খন আঞ্চলিক পঞ্চায়ত, 8খন জিলা পৰিষদৰ আৰু 37টা গাঁও পঞ্চায়তৰ বাবে মুঠ 360টা ৱাৰ্ডৰ ভোটগ্ৰহণ কৰা হ'ব। জিলাখনৰ 2,97,333 গৰাকী ভোটাৰে এই নিৰ্বাচনত অৱতীৰ্ণ প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব। ভোটগ্ৰহণ কেন্দ্ৰসমূহত পুৱাৰে পৰা ভোটাৰৰ ভিৰ পৰিলক্ষিত হৈছে বুলি আমাৰ চৰাইদেউৰ সংবাদদাতাই জানিবলৈ দিছে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা আজি ধেমাজি জিলাৰ পশ্চিম গোগামুখ মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটকেন্দ্ৰত অসম চৰকাৰৰ শিক্ষা, বৈয়াম, জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ভোটাধিকাৰ সাব্যস্ত কৰে। পঞ্চায়ত নিৰ্বাচনত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি ধেমাজি বিধানসভা সমষ্টিৰ জনসাধাৰণক মন্ত্ৰী পেগুৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহান জনাইছে। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিটো আজি পুৱা 7:30 বজাৰ পৰা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। জিলাখনৰ বিহালী সমষ্টিৰ অন্তৰ্গত চিলাহৰ্ণ প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই ভোটাধিকাৰ সাব্যস্ত কৰে। এই কেন্দ্ৰটোত 714 গৰাকী ভোটাৰে ভোটদান কৰি প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। বিশ্বনাথ জিলাৰ 12খন জিলা পৰিষদতে দলীয় প্ৰাৰ্থী জয়ী হ'ব বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। বিশ্বনাথ জিলাৰ 4,74,927 গৰাকী ভোটাৰে বেলটযোগে 1,312 গৰাকী পঞ্চায়ত প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। এই নিৰ্বাচন সুকলমে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে 36 গৰাকী মাণ্ডলিক, 74 গৰাকী ছেক্টৰ, 896 গৰাকী প্ৰিজাইডিং আৰু 2,688 গৰাকী পুলিং বিষয়া নিয়োগ কৰিছে। প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত মাজুলী জিলাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত আজি পুৱাৰে পৰা ভোটাৰৰ ভিৰ পৰিলক্ষিত হৈছে। জিলাখনৰ 4খন জিলা পৰিষদ আৰু 20খন গাঁও পঞ্চায়তৰ 213টা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ইয়াৰে 22টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত। জিলাখনত পুৱা 9:30 বজালৈ ভোটদানৰ হাৰ 12.77% হোৱা বুলি মাজুলীৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে জিলাখনত সৰ্বমুঠ 1,42,461 গৰাকী ভোটাৰ আছে। ইয়াৰে 72,379 গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে 70,026 গৰাকী মহিলা ভোটাৰ আৰু 6 গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। জিলাখনৰ সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়া 27টা ছেক্টৰ আৰু 4টা জ'নত বিভক্ত কৰা হৈছে। অসমত আবৃত্তিৰ ধাৰা শীৰ্ষক শৃংখলাৰ দ্বিতীয়টো দৃষ্টিপাত কাইলৈ নিশা 8:02 বজাত প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট গীতিকাৰ শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰী, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ বিনীতা বৰাদেৱ চৌধুৰী আৰু বিশিষ্ট আবৃত্তিকাৰ জুলিয়ানা বেগমে। এই অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ দূষণ বৰঠাকুৰৰ। বিহাৰ আৰু নতুন দিল্লীত অহা 4-15 মেলৈ হ'বলগীয়া 7ম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱত ভাগ ল'বলগীয়া অসমৰ প্ৰথমটো দল গুৱাহাটীৰ পৰা ৰাওনা হৈছে। অসম কাবাডী আৰু ভলীবলৰ ছোৱালীৰ দল দুটা কালি ৰাজধানী এক্সপ্ৰেছযোগে পাটনালৈ ৰাওনা হয়। প্ৰতিযোগিতাত ভাগ ল'বলগীয়া জুডো, সাঁতোৰ, চাইক্লিং, চেপাক্টাৰ আৰু গাটকাৰ দলৰ খেলুৱৈসকল আজি প্ৰতিযোগিতাস্থলী অভিমুখে ৰাওনা হ'ব। প্ৰতিযোগিতাত অসমৰ মুঠ 105 গৰাকী এথলীটে ভাগ ল'ব। অসমে প্ৰতিযোগিতাৰ 27বিধ খেলৰ ভিতৰত 17বিধত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। উল্লেখযোগ্য যে এইবাৰ বিহাৰৰ 5খন চহৰত প্ৰতিযোগিতাৰ বিভিন্ন শিতানৰ খেল অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত শ্বুটিং, জিমনাষ্টিক আৰু ট্ৰেক চাইক্লিং শিতানৰ খেলসমূহ নতুন দিল্লীত হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 বজাত।